আকাশবাণী গুৱাহাটী সন্ধিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ 4374 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ বিতৰণ। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৃহৎ কৃষক মেলা 2026 আৰম্ভ। বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ আৰু অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি, ঠায়ে ঠায়ে ভোগালী মেলাৰো আয়োজন। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা ADREত উত্তীৰ্ণ 4374 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীৰ মাজত আজি নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগৰ আয়ুক্ত সচিব এম এছ মণিমন্দন, মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, ৰঞ্জিত কুমাৰ দাসকে ধৰি কেইবাগৰাকীও মন্ত্ৰী উপস্থিত থাকে।
অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত দ্বিতীয়বাৰৰ ADRE পৰীক্ষাৰ আজি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজি আমি চতুৰ্থ বৰ্গত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নিযুক্তি দিছোঁ। 4000তকৈও অধিক প্ৰাৰ্থী আজি নিযুক্তি পাইছে আৰু যোৱা 5 বছৰত আমি নিযুক্তি দিয়া প্ৰাৰ্থীৰ সংখ্যাও আজি 1.5 লাখ অতিক্ৰম কৰিলে। অহাকালিও আমাৰ নিযুক্তি প্ৰক্ৰিয়া আছে য'ত আমি তৃতীয় বৰ্গৰ প্ৰাৰ্থীসকলক নিযুক্তি দিম আৰু আন বিভাগসমূহতো আৰু বহুকেইটা নিযুক্তি আছে। আমি 10 ফেব্ৰুৱাৰীৰ আগতে গোটেই নিযুক্তি প্ৰক্ৰিয়াখিনি সম্পন্ন কৰাৰ বাবে চেষ্টা কৰিম।
ADREত উত্তীৰ্ণ 6347 গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক কাইলৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে 12 জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত ADREত উত্তীৰ্ণ 292 গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই নিযুক্তি সম্পন্ন হলে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা 1,56,677লৈ বৃদ্ধি পাব। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৃহৎ কৃষক মেলা 2026 আৰম্ভ হৈছে। অসম কৃষি বিশ্ববিদ্যালয় ICR ফাৰ্মত অনুষ্ঠিত এই কৃষক মেলা সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডঃ মনোৰঞ্জন নেওগে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকা, যোৰহাট জগন্নাথ বৰুৱা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ জ্যোতিপ্ৰসাদ শইকীয়া উপস্থিত থাকে। এই কৃষক মেলাত কৃষি প্ৰদৰ্শনী, কৃষি বিষয়ক প্ৰদৰ্শন, কৃষক বিজ্ঞানীৰ মত বিনিময় অনুষ্ঠান, কৃষি উদ্যোগীৰ সমাৰোহ, বীজ উৎপাদকৰ সমাৰোহ, কাঠফুলা খেতিয়কৰ মিলন সমাৰোহ আদি অনুষ্ঠিত হ'ব। এই মেলাত অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ কৃষি বিজ্ঞান কেন্দ্ৰ, আঞ্চলিক তথা মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰ, কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান প্ৰতিষ্ঠান আৰু কৃষকৰ লগতে আত্মসহায়ক গোটৰ সদস্যয়ো অংশগ্ৰহণ কৰিছে। বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ অনুষ্ঠিত হৈছে। পুৱাৰ ভাগত জিলা আয়ুক্ত ডাঃ নিহা যাদৱে মহোৎসৱৰ মুখ্য তোৰণ উদ্বোধন কৰে। উদযাপন সমিতিৰ সভাপতি তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলন কৰাৰ পাছত স্বৰ্গদেউসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত চৰাইদেউ মহোৎসৱ এইবাৰ এখন বৃহৎ আকাৰৰ কেনভাছে আকৰ্ষণীয় কৰি তুলিছে। কেনভাছখনত চীনৰ য়ুন্নান প্ৰদেশৰ মাওলুঙৰ পৰা সুদূৰ পাটকাই পৰ্বত অতিক্ৰমী চাওলুং চুকাফাৰ অসম আগমনৰ ছবি শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিছে। গুৱাহাটী বিশ্ববিদ্যালয়ত আজি শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৰ উপস্থিতিত ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ৰ পৰিকাঠামোৰ অন্তৰ্গত 5 বছৰীয়া সংহত স্নাতকোত্তৰ আৰু 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ বিভিন্ন গুৰুত্বপূৰ্ণ দিশত আলোকপাত কৰাৰ উদ্দেশ্যে এখন গুৰুত্বপূৰ্ণ শৈক্ষিক বৈঠক অনুষ্ঠিত হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখা আৰু বিভাগৰ ডিন, অধ্যাপক অধ্যাপিকা আৰু বিশ্ববিদ্যালয়খনৰ অধীনৰ মহাবিদ্যালয়সমূহৰ অধ্যক্ষই এই শৈক্ষিক বৈঠকত উপস্থিত থাকে। বৈঠকত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ডঃ ৰণোজ পেগুৱে কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি 2020 কেৱল এক নীতি নহয়, এই নীতি ভাৰতীয় শিক্ষা ব্যৱস্থাৰ এটা ঐতিহাসিক পদক্ষেপ। এই নীতিয়ে শিক্ষাক অধিক ছাত্ৰকেন্দ্ৰিক, বহুমুখী, নমনীয় আৰু দক্ষতাভিত্তিক কৰি তুলিবৰ বাবে সুস্পষ্ট দিশ প্ৰদান কৰিছে। 5 বছৰীয়া সংহত স্নাতকোত্তৰ আৰু 4 বছৰীয়া স্নাতক পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ্থীসকলে গৱেষণা, উদ্ভাৱন আৰু উচ্চ দক্ষতা অৰ্জনৰ সুযোগ লাভ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে লগতে প্ৰকাশ কৰে। ৰাজ্যৰ বিভিন্ন অংশত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটক ধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্ৰামাঞ্চলসমূহত জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠা পনা প্ৰস্তুতিৰ আয়োজন কৰিছে। ডিব্ৰুগড় জিলাৰ ৰহমুৰীয়া অঞ্চলৰ বৰতিচুক গাঁৱত পূৰ্বৰ পৰম্পৰা অনুসৰি মাঘ বিহু উদযাপনৰ আয়োজন কৰা হৈছে। গাঁওখনৰ যুৱকসকলে একত্ৰিত হৈ জাতীয় সাজপাৰ পিন্ধি একোখনকৈ খৰিৰ ভাৰ নৈৰ পাৰৰ পৰা মুকলি পথাৰলৈ আনি ভেলাঘৰ আৰু ভোজ ভাত খোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। এইবাৰো সকলোৱে আনন্দ উল্লাসেৰে এই পৰম্পৰা ৰক্ষা কৰা দেখা গৈছে। জিলাখনৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰি গাঁও পঞ্চায়তৰ আত্মসহায়ক গোটৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে অসমী ভোগালী মেলা 2026 অনুষ্ঠিত হৈছে। বিধায়ক তৰংগ গগৈয়ে এই মেলাৰ শুভাৰম্ভ কৰে। মেলাত আত্মসহায়ক গোটৰ মহিলাসকলে নিজ হাতে প্ৰস্তুত কৰা খাদ্য সামগ্ৰীৰ প্ৰদৰ্শন আৰু বিক্ৰী কৰা হৈছে। ভোগালী বিহুৰ প্ৰাকখনত মাজুলীত অসমী ভোগালী মেলা 2026 আজিৰে পৰা অনুষ্ঠিত হৈছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ মাজুলীৰ উদ্যোগত অনুষ্ঠিত এই মেলাত জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠকে আহিবলৈ সকলোকে আহান জনায়। তুনি নদীৰ পাৰত অনুষ্ঠিত এই মেলা অহা 11 জানুৱাৰীত সামৰণি পৰিব। দক্ষিণ শালমৰা জিলাৰ হাতছিঙিমাৰীতো আজি অনুষ্ঠিত ভোগালী মেলা জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই শুভাৰম্ভ কৰে। এই মেলাত জিলাখনৰ মুঠ 40টা আত্মসহায়ক গোটৰ সদস্যসকলে অংশগ্ৰহণ কৰে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত অনুষ্ঠিত এই তিনিদিনীয়া মেলাত আত্মসহায়ক গোটৰ সদস্যসকলে প্ৰস্তুত কৰা বিভিন্ন খাদ্য সামগ্ৰী আৰু বস্ত্ৰ উপলব্ধ হৈছে। হোজাইৰ কাকিতো আজিৰে পৰা তিনিদিনীয়া ভোগালী মেলা অনুষ্ঠিত হৈছে। লামডিং সমষ্টিৰ বিধায়ক শিবু মিশ্ৰই মেলাৰ উদ্বোধন কৰে। জিলাখনৰ আত্মসহায়ক গোটৰ মহিলাসকলৰ দ্বাৰা উৎপাদিত সামগ্ৰী এই মেলাত প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। ধেমাজি জিলাক স্বাৱলম্বী ৰূপ দিয়াৰ উদ্দেশ্যে জিলা প্ৰশাসন, ধেমাজি কৃষি বিজ্ঞান কেন্দ্ৰ আৰু আত্মনিৰ্ভৰ ধেমাজি সমিতিৰ উদ্যোগত আজিৰে পৰা 12 জানুৱাৰীলৈ ধেমাজিৰ কছাৰী ময়দানত আত্মনিৰ্ভৰ ধেমাজি শীৰ্ষক কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আত্মনিৰ্ভৰ ধেমাজি হৈছে জিলাখনৰ কৃষি, পশুপালন, মৎস্যপালন, ৰেচম শিল্প আদিৰ সৈতে জড়িত কৃষক, মহিলা আৰু উদ্যোগী যুৱক যুৱতীৰ বিশেষ মঞ্চ। এই কাৰ্যসূচীত কৃষক সমাৰোহ, কৃষি বাণিজ্য মেলা, আত্মসহায়ক গোটৰ মেলা, বিভিন্ন বিষয়ৰ আলোচনা সত্ৰ আৰু প্ৰযুক্তি প্ৰদৰ্শনী অনুষ্ঠিত হ'ব। কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ফটো প্ৰদৰ্শনী, বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা, সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হৈছে। আকাশবাণীৰ সঞ্চালক প্ৰধানৰ নিৰ্দেশ মৰ্মে বাতৰি বিভাগে আৰম্ভ কৰা বিশেষ প্ৰাসংগিক অনুষ্ঠানত নিশা 9:15 শ্ৰীভূমি জিলা কৃষক পঞ্জীয়ন সন্দৰ্ভত জিলাখনৰ জিলা কৃষি বিষয়া শফিকুল ইছলামৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ কৰিব আমাৰ শ্ৰীভূমি জিলাৰ সংবাদদাতা জাকাৰিয়া ৰহমানে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাতত কাইলৈ নিশা 8:02 মহিলা সবলীকৰণৰ অৰ্থে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনিসমূহত আলোকপাত শীৰ্ষক এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী পাৰ্বিন হুছেইন। যোৰহাট জিলাৰ পি এম শ্ৰী বিদ্যালয়সমূহৰ স্থিতি সন্দৰ্ভত জিলা আয়ুক্ত জয় শিৱানীৰ অধ্যক্ষতাত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত, বিদ্যালয়সমূহৰ পৰিদৰ্শক, জিলা প্ৰাথমিক শিক্ষা বিষয়া, জিলা কাৰ্যসূচী বিষয়া, এফ এ অ, জে ই এছ, এফ এল এম কনচালটেণ্ট, ডাটা এনালিষ্ট আৰু জিলাখনৰ পি এম শ্ৰী বিদ্যালয়সমূহৰ প্ৰধান শিক্ষকসকল উপস্থিত থাকে। ডিজিটেল পুথিভঁৰাল স্থাপন, ভাৰতীয় জ্ঞান ব্যৱস্থা, বৈদিক গণিত প্ৰসাৰ আৰু সেউজ বিদ্যালয়ৰ পদক্ষেপ ৰূপায়ণৰ বিশেষ গুৰুত্ব আৰোপ কৰি পি এম শ্ৰী বিদ্যালয়ৰ প্ৰয়োজনীয়তা আৰু অগ্ৰগতিৰ বিষয়ে বিতংভাৱে আলোচনা কৰা হয়। বিদ্যালয়ৰ সামগ্ৰিক প্ৰদৰ্শন বৃদ্ধি আৰু গুণগত শিক্ষা নিশ্চিত কৰাৰ প্ৰয়োজনীয়তা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি বিদ্যালয়ৰ গুণগত মান মূল্যায়ন বিষয়ত আলোচনা কৰা হয়। পি এম শ্ৰীৰ পদক্ষেপসমূহৰ সফল ৰূপায়ণ আৰু বিদ্যালয়ৰ মান উন্নত কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে সকলোৰে প্ৰতি আহান জনায়। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ 4374 চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ বিতৰণ। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে বৃহৎ কৃষক মেলা 2026 আৰম্ভ। বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱ আৰু অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি, ঠায়ে ঠায়ে ভোগালী মেলাৰো আয়োজন। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল।